মথি অধ্যায় ২৮। কিন্তু বিশ্রামবার অতীত হৈ সপ্তাহৰ প্ৰথম দিনৰ আৰম্ভ ওচৰ চাপিলত মগদলিনী মৰিয়ম আৰু আন মৰিয়মে মৈদাম চাবলৈ গ'ল। আৰু চোৱা, বৰ ভূমিকম্প হ'ল, কিয়নো প্ৰভুৰ দূতে স্বৰ্গৰ পৰা নামি আহি শিলচটা বগৰাই নি তাৰ ওপৰত পৰিল। তেওঁৰ বদন বিজুলীৰ নিচিনা আৰু বস্ত্ৰ হিমৰ দৰে শুক্ল, আৰু তেওঁৰ ভয়তে প্ৰহৰীবিলাক কঁপি কঁপি মৰাৰ নিচিনা হ'ল। কিন্তু সেই দূতে মাত লগাই তিৰোতাকেইজনীক ক'লে,
তোমালোকে ভয় নকৰিবা, কিয়নো কোচত হত হোৱা যীশুক তোমালোকে বিচাৰিছা বুলি মই জানিছো। তেওঁ ইয়াত নাই, কিয়নো যেনেকৈ তেওঁ কৈছিল তেনেকৈ উঠিল। আহা, তেওঁ শয়ন কৰা ঠাই চোৱাহি, আৰু তোমালোকে বেগাই গৈ তেওঁৰ শিষ্যবিলাকক এই কথা কোৱাগৈ যে তেওঁ মৃতবিলাকৰ মাজৰ পৰা উঠিল। আৰু চোৱা, তোমালোকৰ আগেয়ে তেওঁ গালিললৈ গৈছিল, তোমালোকে তাতে তেওঁক দৰ্শন পাবা। চোৱা, মই তোমালোকক ক'লো।
তাতে তেওঁলোকে ভয় আৰু মহা আনন্দেৰে মৈদামৰ পৰা বেগেতে গুচি গৈ তেওঁৰ শিষ্যবিলাকক সংবাদ দিবলৈ লৰি গ'ল। তাতে চোৱা, যীশুৱে তেওঁলোকৰ সাক্ষাৎ হৈ ক'লে,
তোমালোকৰ মংগল হওক।
তাতে তেওঁলোকে ওচৰলৈ আহি তেওঁৰ চৰণত ধৰি প্ৰণিপাত কৰিলে। তেতিয়া যীশুৱে তেওঁলোকক ক'লে,
তোমালোক যোৱা, মোৰ ভাইবিলাকক গালিললৈ যাবলৈ সংবাদ দিয়াগৈ, তোমালোকে তাতেই মোক দেখা পাবা।
পাছে তেওঁলোক যাওঁতেই চোৱা, চন্তৰীবিলাকৰ কোনো কোনোৱে নগৰলৈ আহি যি যি ঘটিছিল সেই সকলোৰ সংবাদ প্ৰধান পুৰোহিতসকলৰ আগত দিলেহি। তেতিয়া তেওঁলোকে বৃদ্ধসকলে সৈতে গোট খাই মন্ত্ৰণা কৰি সেনাবোৰক ভালেমান ধন দি ক'লে,
আমি টোপনিত থাকোঁতে তাৰ শিষ্যবিলাকে ৰাতি আহি তাক চুৰ কৰি নিলে এই বুলি ক'বা, আৰু এই কথা যদি দেশাধিপতিয়ে শুনে তেতিয়া আমি তেওঁক বুজাই বঢ়াই তোমালোকক নিশংক কৰিম।
তাতে সিহঁতে ধন লৈ শিকোৱাৰ দৰেই কৰিলে, আৰু এই কথা যিহুদীবিলাকৰ মাজত ব্যাপি গৈ আজিলৈকে আছে। পাছে ১১ শিষ্য গালিলৰ যি পৰ্বত যীশুৱে নিৰূপণ কৰি থৈছিল তালৈকে গ'ল, আৰু তেওঁক দেখা পাই প্ৰণিপাত কৰিলে, কিন্তু কোনো কোনোৱে সংশয় কৰিলে। তেতিয়া যীশুৱে ওচৰলৈ আহি তেওঁলোকক ক'লে,
স্বৰ্গত আৰু পৃথিৱীত সকলো ক্ষমতা মোক দিয়া হ'ল, এই হেতুকে তোমালোক যোৱা আৰু সকলো জাতিকে শিষ্য কৰি পিতৃ পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁবিলাকক বেপ্তাইজ কৰা, আৰু মই যি যি আদেশ তোমালোকক দিলো এই সকলোকে পালন কৰিবলৈ তেওঁবিলাকক শিক্ষা দিয়া। আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সংগে সংগে আছোঁ।